এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ভাৰত আৰু পাকিস্তানৰ মাজত আজি বিয়লি 5 বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ সংঘৰ্ষ বিৰতি। ভাৰত পাকিস্তানৰ সংঘৰ্ষ বিৰতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আদৰণি। ডিব্ৰুগড় বিমানবন্দৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত হ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন। কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। আৰু খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমৰ টেবুল টেনিছ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যৰ সোণৰ পদক লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু পাকিস্তানে দুয়ো দেশৰ সেনাবাহিনীৰ মাজত চলি থকা গোলাবৰ্ষণ আৰু আন সামৰিক কাৰ্যকলাপ তৎকালে বন্ধ কৰিবলৈ সন্মত হৈছে। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ক্ষন্তেক আগতে নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয় যে পাকিস্তানৰ ডাইৰেক্টৰ জেনেৰেল অব মিলিটাৰী অপাৰেশ্যনে আজি বিয়লিৰ ভাগত ভাৰতৰ ডাইৰেক্টৰ জেনেৰেল অব মিলিটাৰী অপাৰেশ্যনক টেলিফোন কৰি এই সংঘৰ্ষ বিৰতিৰ বাবে অনুৰোধ জনায়। এই সন্দৰ্ভত দুয়োগৰাকী সামৰিক বিষয়াৰ মাজত হোৱা আলোচনাত এই সিদ্ধান্তত উপনীত হোৱা যায়। সংবাদ প্ৰতিষ্ঠান এ এন আইৰ বাতৰি অনুসৰি পাকিস্তানৰ ডি জি এম অ' গৰাকীয়ে আজি বিয়লি 3:35 ভাৰতৰ ডি জি এম অ'লৈ দুয়ো দেশৰ মাজত থকা স্থায়ী হটলাইনৰ যোগেদি এই অনুৰোধ জনায় আৰু আজি সন্ধিয়া 5 বজাৰ পৰা দুয়ো দেশৰ সেনাবাহিনীৰ মাজত স্থলভাগ, আকাশমাৰ্গ আৰু সামুদ্ৰিক আক্ৰমণ প্ৰত্যাক্ৰমণ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়। দুয়োগৰাকী সামৰিক বিষয়াৰ মাজত অহা 12 মে'ৰ দুপৰীয়া 12 বজাত পুনৰ আলোচনা অনুষ্ঠিত হ'ব।
I have a very brief statement to make. Following that, as you know, there'll be a briefing by my colleagues from the military. The Director General of Military Operations of Pakistan called the Director General of Military Operations of India at 15:35 hours earlier this afternoon. It was agreed between them that both sides would stop all firing and military action on land and in the air and sea with effect from 1700 hours Indian Standard Time today. Instructions have been given on both sides to give effect to this understanding. The Directors General of Military Operations will talk again on the 12th of May at 1200 hours.
America rashtrapati Donald Trump ei siddhanto adoroni janaise aru duo dekhor netritoy sadharan bichar bibechona aru buddhimottare ei siddhanto uponito hua boli obhihito kori Bharat aru Pakistanok obhinondon janaise. ভাৰত পাকিস্তানৰ মাজৰ সংঘৰ্ষ বিৰতিৰ পাছতে বিদেশ মন্ত্ৰী এছ জয়শংকৰে একযোগে কয় যে দুয়োখন দেশে বুজাবুজিৰে গুলীয়াগুলি তথা সামৰিক আক্ৰমণ বন্ধ কৰিছে। লগতে বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতে সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে আপোচবিহীন স্থিতি লৈ আহিছে আৰু নিজৰ স্থিতিত অটল থাকিব বুলি প্ৰকাশ কৰে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়েও এই সংঘৰ্ষ বিৰতিৰ কথা প্ৰকাশ কৰি এই সিদ্ধান্তক আদৰণি জনাইছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ'য়েও ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘৰ্ষ বিৰতিৰ এই সিদ্ধান্ত বিবেচকী সিদ্ধান্ত বুলি অভিহিত কৰিছে। তেওঁ ইয়াৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহৱাজ শ্বৰীফক অভিনন্দন জনাইছে। জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লায়ো এই সিদ্ধান্তক আদৰণি জনাইছে। ক্ষন্তেক আগতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সংবাদমেল সম্পৰ্কত আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ পৰা শুনোৱা হওক।
হয় অৰুণিমা, খন্তেক আগতে যি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যিখন সংবাদমেল আছিলে তাত কমোডৰ ৰুছা আৰ নায়াৰ আৰু কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ভূমিকা সিঙে তাত সংবাদমেল সম্বোধন কৰিছিল। তাত বিশেষকৈ কৈছে যে পাকিস্তানৰ ফালৰ পৰা যি অপপ্ৰচাৰ চলিছিল সেই কথা সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰা হৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে। আৰু পাকিস্তানে কৈছিল যে ভাৰতৰ কেইবাটাও বিমান ঘাটৰ ক্ষতি সাধন কৰিছে, ভাৰতৰ S-400 যিটো আমাৰ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা সেয়াও ধ্বংস কৰা বুলি পাকিস্তানে যি মিছা দাবী উত্থাপন কৰিছে সেই বিষয়েও সেই তাৰো মিছা বুলি তাক তথ্য সহকাৰে প্ৰমাণ কৰিছে। আৰু ব্ৰহ্মছ মিছাইল আৰু আমাৰ যি এমিউনিশ্যন ডিপু আছিলে দুঠাইত আমাৰ সেই এমিউনিশ্যন ডিপু ধ্বংস কৰা বুলি পাকিস্তানে যি উৰা বাতৰি উলিয়াইছে সেয়া সম্পূৰ্ণৰূপে নস্বাত কৰিছে। ভাৰতে পাকিস্তানে যথেষ্ট মিছা কথা বিয়পাইছে আৰু ইয়াৰ বিপৰীতে ভাৰতৰ যি ড্ৰোন আক্ৰমণৰ ফলত পাকিস্তানৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ কথা কৈছে। তেওঁলোকৰ ৰাৱলপিণ্ডি আৰু কৰাচী লাহোৰৰ সমীপৰ যিবোৰ সামৰিক ঘাটি তাত একেবাৰে ধ্বংস কৰা বুলি কোৱা হৈছে আৰু তাত সম্পূৰ্ণৰূপে তেওঁলোকৰ এয়াৰ ডিফেন্স যিটো ব্যৱস্থা চীন দেশৰ পৰা অনা সেই এয়াৰ ডিফেন্স ব্যৱস্থা একেবাৰে সম্পূৰ্ণৰূপে ভাৰতে অকামিলা কৰা বুলি কৈছে।
ধন্যবাদ ৰাজীৱ লোচন বৰঠাকুৰ। উল্লেখযোগ্য যে ভাৰতীয় সেনাবাহিনীয়ে আজি জম্মুৰ সমীপৰ পাকিস্তানৰ পহৰাচকী আৰু সন্ত্ৰাসবাদীয়ে টিউব লঞ্চ ড্ৰোন নিক্ষেপ কৰা ঘাটিসমূহ ধবংস কৰে। আজি পুৱা প্ৰায় 5 বজাত অমৃতসৰৰ খাছা চাউনীৰ আকাশমাৰ্গত শত্ৰুপক্ষৰ কেইবাখনো অস্ত্ৰ শস্ত্ৰ পৰিবাহী ড্ৰোন প্ৰত্যক্ষ কৰি ভাৰতৰ বায়ুসেনা প্ৰতিৰক্ষা গোটে সেই ড্ৰোনসমূহ ধবংস কৰে। ইয়াৰ আগেয়ে সেনাবাহিনীয়ে অমৃতসৰৰ আকাশমাৰ্গত পাকিস্তানৰ কামিকেজ ড্ৰোনো নিষ্ক্ৰিয় কৰে। সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে পঞ্জাৱৰ অমৃতসৰৰ ঘন বসতিপূৰ্ণ এলেকালৈ লক্ষ্য কৰি পাকিস্তানে প্ৰেৰণ কৰা এনে কেইবাটাও ড্ৰোন বায়ুসেনা বাহিনীয়ে কেইছেকেণ্ডমানৰ ভিতৰতে নিষ্ক্ৰিয় কৰে। ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে যোৱা নিশাও প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আৰু বাৰামুলাৰ পৰা ভুজলৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 26টা স্থানত পাকিস্তানে ড্ৰোনেৰে চলোৱা আক্ৰমণ বিফল কৰিছিল। এই ড্ৰোনসমূহে অসামৰিক বিভিন্ন স্থান আৰু সামৰিক ঘাটিক লক্ষ্য কৰি লৈছিল। জম্মু কাশ্মীৰ, গুজৰাট, পঞ্জাৱকে ধৰি সীমামূৰীয়া ৰাজ্যসমূহক লক্ষ্য কৰি পাকিস্তানে কৰা আক্ৰমণসমূহৰ প্ৰায় সংখ্যকে বিফল কৰা হৈছে যদিও পঞ্জাৱৰ ফিৰোজপুৰৰ এটা বাসগৃহ আজি পুৱা ধবংস হোৱাৰ লগতে 3জন লোক আহত হয়। এওঁলোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণী
আপোনাৰ বিশ্বাস আৰু আস্থাৰ প্ৰতীক, তেতিয়াও আছিল, এতিয়াও আছে।
সঠিক, নিরপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আপোনাৰ দীৰ্ঘদিনৰ বিশ্বাসী আকাশবাণীৰ বাতৰি। বৰ্তমান সময়ত উৰা বাতৰি কাণ আৰু চকু নিদিব।
সামাজিক মাধ্যমত অহা অকৰ্তৃত্বশীল আৰু অপ্ৰমাণীকৃত বাতৰি ফৰৱাৰ্ড নকৰিব। অতিৰঞ্জিত, কল্পনাপ্ৰসূত, আৱেগিক বাতৰিৰ বিপৰীতে শুদ্ধ আৰু প্ৰকৃত বাতৰি শুনক আকাশবাণীত।
সঠিক, নিরপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আকাশবাণীৰ বাতৰি।
পৰৱৰ্তী বাতৰি শুনক প্ৰজন্ম চহৰীয়াৰ পৰা।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ দিনা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি বিগত 4টা বছৰত 3টা বিষয় অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সময়ছোৱাত ৰাজ্যখনত কোনো অশান্তিকৰ পৰিৱেশৰ সূচনা হোৱা নাই। ৰাজ্যৰ জনগোষ্ঠীয় লোকসকলৰ মাজত সমন্বয় পৰিলক্ষিত হৈছে। পাহাৰীয়া জিলা দুখনত শান্তি বিৰাজ কৰাৰ লগতে এই সময়ছোৱাত উদ্যোগ বাণিজ্যৰ ক্ষেত্ৰতো বিকাশ হৈছে। ৰাজ্যৰ GDP 7.5 লাখ কোটি টকালৈ বৃদ্ধি হৈছে। একেখন সংবাদমেলতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি ডিব্ৰুগড় বিমানবন্দৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত হ'ব বুলি প্ৰকাশ কৰে। একেখন সংবাদমেলতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আজি কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰি অসমৰ চাহ উদ্যোগে 200 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে 5,000 কোটি টকা অনুমোদন জনোৱা বুলি প্ৰকাশ কৰে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি চৰকাৰী কৰ্মচাৰীৰ বাবে টকা, আপোন ঘৰ আপোন বাহন আঁচনি দুখনৰ সুবিধা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সৰ্বশিক্ষা অভিযান, শক্তি বিভাগৰ 3টা প্ৰতিষ্ঠান আৰু লাভজনক নিগম নিকায়ৰ কৰ্মচাৰীসকলেও লাভ কৰিব। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনতো কেবিনেটে অনুমোদন জনায়। এই আঁচনিৰ বাবে 1 জুন পৰা আবেদন কৰিব পাৰিব। আঁচনিখনৰ সুবিধা অনুসৰি 2024-25 বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে 2,500 টকাকৈ লাভ কৰিব। অৱশ্যে ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে এই সুবিধা লাভ নকৰে। বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ছাত্ৰীসকলকো চৰকাৰে এই আঁচনিৰ অধীনত 20,000 টকাকৈ এককালীন সাহায্য আগবঢ়াব। দিব্যাংগ গৱেষক ছাত্ৰ ছাত্ৰীসকলক 40,000 টকাকৈ আগবঢ়োৱা হ'ব। পঞ্চায়ত নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। লখিমপুৰ জিলা প্ৰশাসনে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ভোটগণনাৰ বাবে সকলো ব্যৱস্থা লৈছে। জিলাখনৰ 15খন জিলা পৰিষদ, 60খন আঞ্চলিক পঞ্চায়ত আৰু 574টা ৱাৰ্ড সদস্য পদৰ বাবে হোৱা নিৰ্বাচনৰ ভোটগণনা কাইলৈ 15টা গণনা কক্ষত কৰা হ'ব। ঢকুৱাখানা সমজিলা কাৰ্যালয় চহৰতো ভোটগণনাৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হৈছে। কাছাৰ জিলাৰ শিলচৰৰ ৰামনগৰ IS PT আৰু ISTT ভোটগণনা অনুষ্ঠিত হ'ব। জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি 21টা কক্ষত গণনা অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত এয়া আমাৰ শিলচৰৰ সংবাদদাতা আশিৰাণী দাস।
কাছাৰ জিলাৰ গাঁও পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কাইলৈ শিলচৰ ৰামনগৰ ISBT আৰু ISTT অনুষ্ঠিত হ'ব। ভোটগণনা প্ৰক্ৰিয়া সুকলমে সম্পূৰ্ণ কৰাৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে। জিলা প্ৰশাসনে জনোৱা মতে মুঠ 21টা হলত ভোটগণনা অনুষ্ঠিত হ'ব। ISBT থাকিব 8টা হল আৰু ISTT থাকিব 13টা হল। প্ৰতিটো হলত 10খন টেবুল থাকিব। গণনাত 3,000 কৰ্মী সংযোজন কৰা হৈছে, ইয়াৰে 10% মহিলা কৰ্মী। ইফালে জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাত কেইবাটাও নিষেধাজ্ঞা জাৰি কৰিছে। নিৰ্বাচনৰ বাবে ভোটগণনাৰ সৈতে জড়িত পৰিচয় পত্ৰ অবিহনে কোনো ব্যক্তিক ISBT আৰু ISTTৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। নিৰ্দেশনা উলংঘা কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাও গ্ৰহণ কৰা হ'ব। উল্লেখ্য, কাছাৰ জিলাত গাঁও পঞ্চায়ত নিৰ্বাচনৰ মুঠ প্ৰাৰ্থী হৈছে 4,496 গৰাকী। প্ৰাৰ্থীৰ মাজত আছে জিলা পৰিষদ আসনৰ 64, আঞ্চলিক পঞ্চায়তৰ 381 আৰু গ্ৰুপ মেম্বাৰ পদৰ বাবে 4,051 গৰাকী প্ৰাৰ্থীৰ ভাগ্য কাইলৈ নিৰ্ধাৰণ হ'ব।
হোজাই জিলা প্ৰশাসনে কাইলৈ জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ভোট গণনাৰ বাবে সকলো ব্যৱস্থা লৈছে। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে গণনা প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ সবিশেষ বুজ লৈছে। এই অনুসৰি কাইলৈ পুৱা 7 বজাত ষ্ট্ৰং ৰুম খোলা হ'ব আৰু 8 বজাৰ পৰা ভোট গণনা কৰা হ'ব। গণনা কাৰ্যত প্ৰায় 2000 কৰ্মচাৰী নিয়োগ কৰা হ'ব। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমজিলাতো ভোট গণনাৰ বাবে প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। তিনিচুকীয়া জিলা সদৰৰ সৰ্বানন্দ সিংহ ষ্টেডিয়ামত কাইলৈ ভোট গণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ প্ৰতিখন জিলাতেই পৰিষদ সমষ্টিৰ বাবে একোটাকৈ গণনা কক্ষ স্থাপন কৰা হৈছে। কামৰূপ মহানগৰ জিলাত কাইলৈ ভোট গণনা অনুষ্ঠিত হ'ব। গোৱালপাৰা জিলাতো ভোট গণনাৰ সকলো ব্যৱস্থা লোৱা হৈছে। কামৰূপ জিলাত 1450 গৰাকী বিষয়া ভোট গণনা কাৰ্য পৰিচালনা কৰিব। দক্ষিণ হালমৰা মানকাছৰ জিলাত কাইলৈ ভোট গণনাৰ বাবে আজি অনুশীলন অনুষ্ঠিত হয়। জিলাখনত 7টা ভোট গণনা কেন্দ্ৰত ভোট গণনা কৰা হ'ব। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিকৰূপে কাম কাজ চলি আছে। বিমানবন্দৰৰ জনসম্পৰ্কৰক্ষী বিভাগে আকাশবাণীলৈ পঠোৱা এটা বিবৃতিত কয় যে সাম্প্ৰতিক পৰিস্থিতিত বৰ্ধিত নিৰাপত্তাজনিত ব্যৱস্থাৰ বাবে যাত্ৰীসকলে বিমানবন্দৰত পূৰ্বতকৈ অধিক সময় দিবলগীয়া হোৱা হেতুকে তেওঁলোকে যাত্ৰাৰ পৰিকল্পনা কৰোতে এই দিশত মন দিব লাগে। বিমানবন্দৰৰ কৰ্তৃপক্ষই যাত্ৰাৰ পূৰ্বে সংশ্লিষ্ট বিমান পৰিবহণ সংস্থাৰ সৈতে যোগাযোগ কৰি ল'বলৈ যাত্ৰীসকলক আহান জনাইছে। যিকোনো ধৰণৰ কৰ্তৃত্বশীল বাতৰিৰ প্ৰতি কৰ্ণপাত নকৰি বিমানবন্দৰৰ সামাজিক মাধ্যমৰ চেনেলসমূহ ফলো কৰিবলৈ বিবৃতিটোত আহ্বান জনোৱা হৈছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ভাৰতে আফগান ভূভাগত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱা বুলি পাকিস্তানে উত্থাপন কৰা অভিযোগ আফগানিস্তানে নুই কৰিছে। আফগান নিউজ নেটৱৰ্কৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী ইনায়তুল্লাহ খাৱাৰিজে আজি কয় যে এই ধৰণৰ দাবী সম্পূৰ্ণৰূপে ভিত্তিহীন। ভাৰতৰ বিদেশ সচিব বিক্ৰম মিস্ত্ৰীয়ে আজি পুৱা এখন সংবাদমেলত কয় যে পাকিস্তানে ভাৰতীয় ক্ষেপণাস্ত্ৰই আফগানিস্তানত আঘাত হনা বুলি ভুৱা অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে আফগানিস্তানৰ জনসাধাৰণে শত্ৰুকোণ আৰু মিত্ৰকোণ জানে। কোনখন দেশে আফগানিস্তানৰ ভূভাগ বাৰে বাৰে উলংঘা কৰি আহিছে সেই বিষয়েও তেওঁলোক অৱগত বুলি বিদেশ সচিবগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ পূৰ্বে পাকিস্তানৰ কেইগৰাকীমান সেনা বিষয়াই ভাৰতত ক্ষেপণাস্ত্ৰ আক্ৰমণত আফগানিস্তানৰ ভূভাগক লক্ষ্য কৰি লোৱা বুলি দাবী কৰিছিল। সেনাবাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ খাতিত চলোৱা অপাৰেচন সিন্দুৰ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে প্ৰচাৰ কৰিবলগীয়া বিশেষ দৃষ্টিপাত অনুষ্ঠানৰ প্ৰথম অংশ আজি নিশা 8:20 পৰা 8:45 প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্টেইন দেৱানন্দ গোহাঁই, অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ জগদীশ ভট্টাচাৰ্য আৰু জ্যেষ্ঠ নাগৰিক তথা আকাশবাণীৰ প্ৰাক্তন ঘোষক কীৰ্তিকমল ভূঞাই এই অভিযান আৰু যুদ্ধকালীন সময়ত জনসাধাৰণৰ কৰণীয় সম্পৰ্কত মন্তব্য আগবঢ়াব। এই অনুষ্ঠানৰ উপস্থাপন পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। অনুষ্ঠানসূচীৰ জৰুৰী পৰিৱৰ্তনৰ বাবে কাইলৈ সন্ধিয়া 7:45 প্ৰচাৰিত হ'বলগীয়া সংবাদ চলন্তিকা প্ৰচাৰ কৰা নহ'ব। খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া 2025ত অসমৰ টেবুল টেনিছ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্য সোণৰ পদক লাভ কৰিছে। বিহাৰত চলি থকা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত প্ৰিয়ানুজে চূড়ান্ত খেলত তামিলনাডুৰ পি বি অভিনন্দনক 4-1 ব্যৱধানত পৰাজিত কৰে। প্ৰতিযোগিতাখনৰ পুৰুষৰ ডাবলছত অসমৰ দিব্য ৰাজখোৱাৰ সৈতে জুটি বান্ধি তেওঁ ৰূপৰ পদক লাভ কৰে। এই সফলতাৰে টেবুল টেনিছৰ পুৰুষৰ শাখাত অসমৰ দলটোৱে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। অসমৰ টেবুল টেনিছ দলটোৰ প্ৰশিক্ষক আছিল বিমান ভাগৱতী। অৰুণাচল প্ৰদেশৰ ইউপিয়াত অনুষ্ঠিত ছাফ চেম্পিয়নশ্বিপৰ 19 বছৰ অনুৰ্ধ খেলত ভাৰতীয় পুৰুষ দলে শ্ৰীলংকাক 8-0 ব্যৱধানত পৰাজিত কৰে। ডেনি মেইটে হেট্ৰিক অৰ্জন কৰাৰ লগতে মহম্মদ আৰবাজ, উমংগ দদুম আৰু অধিনায়ক ছিংগামায়ুম স্বামীয়ে এটাকৈ গ'ল দিয়ে। ভাৰতে অহা 13 মেত নেপালৰ বিৰুদ্ধে খেলিব। ইপিনে বাংলাদেশ আৰু মালদ্বীপৰ মাজত কালি অনুষ্ঠিত আন এখন খেল 2-2 ড্ৰ হয়। ছাব চেম্পিয়নশ্বিপত 6খন দেশে ভাগ লৈছে। ভাৰত আৰু পাকিস্তানৰ মাজত আজি বিয়লি 5 বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ সংঘৰ্ষ বিৰতি। ভাৰত পাকিস্তানৰ সংঘৰ্ষ বিৰতিক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আদৰণি। ডিব্ৰুগড় বিমানবন্দৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত হ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন। কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। আৰু খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমৰ টেবুল টেনিছ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যৰ সোণৰ পদক লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।